আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ তিনিজন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন। ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে শিক্ষা বিভাগৰ 15 গৰাকী কৃতি শিক্ষকৰ নাম ঘোষণা। অসমৰ অনাতাঁৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ দেহাৱসান আৰু ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি আবেদনৰ যোগ্যতাৰ সময়সীমা 2024 চনৰ 31 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। এই আইনৰ অধীনত ভাৰতত আশ্ৰয় গ্ৰহণ কৰা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৱে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ আগেয়ে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিছিল। এই আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ তিনিজন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। বিগত দুবছৰত অসমত 12 জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল যদিও ইয়াৰে 9খন আবেদন বিবেচনাধীন হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অন্তৰ্গত জালুকবাৰীৰ ৰামচাৰী আঞ্চলিক গাঁও পঞ্চায়তত আয়োজিত ৰাজহুৱা সভাত এই মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানতে মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত মহিলা হিতাধিকাৰীক চেক প্ৰদান কৰে। আজাৰাৰ কাহিকুচি শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত আম্মসহায়ক গোটৰ অন্তৰ্গত 7474 গৰাকী মহিলা হিতাধিকাৰীক এই চেকসমূহ বিতৰণ কৰা হয়। প্ৰাৰম্ভিকভাৱে এই চেকসমূহত হিতাধিকাৰীসকলক 10,000 টকাকৈ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে বৰ্তমানৰ স্বনিৰ্ভৰশীল মহিলাসকলক সবল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। উদ্যমিতা আঁচনিৰ বহুত লাখপতি বাইদেউৰ সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিটিআৰ পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে পূৰ্বতকৈ এবাৰ বিটিচিত বিজেপিৰ ফলাফল উন্নত হ'ব বুলি আশা প্ৰকাশ কৰে। বিটিচিৰ কোনো ৰাজনৈতিক দলৰ সৈতে সংঘাতত লিপ্ত নোহোৱাকৈ বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি তেওঁ মন্তব্য কৰে। গুৱাহাটীত কৃত্ৰিম বান সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয় যে মেঘালয়ৰ পৰা নামি অহা পানীৰ ফলত জোৰাবাট আৰু ইয়াৰ সমীপৱৰ্তী এলেকাসমূহত বানৰ সৃষ্টি হয়। এই সন্দৰ্ভত মেঘালয়ৰ সৈতে ন্যায়ালয়ত এটা গোচৰৰ শুনানি চলি আছে বুলিও তেওঁ কয়। অহা 17 ছেপ্টেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মেঘালয়ৰ ওপৰত সুপ্ৰিম কোৰ্টে এটা গোচৰৰ শুনানি লৈছে। মেঘালয় আৰু অসমৰ কোনো পাৰ্থক্যই নাই। এতিয়া মেঘালয়ত গৈ মই কেনেকে কাম কৰিম? গুৱাহাটীত কাম কৰিবৰ কাৰণে মেঘালয়ত কাম কৰিব লাগিব, ড্ৰেইনটোতো মেঘালয়ৰ পৰাই বনাব লাগিব। আজি যোৰাবাটত যিখিনি পানী সোমায় মেঘালয়ে যদি ড্ৰেইনটো আগৰ পৰাই কাটিব নিদিয়ে আমি কেনেকে কৰিম? সেইকাৰণে আমি সুপ্ৰিম কোৰ্টত গৈছো। সুপ্ৰিম কোৰ্টে মই আশা কৰো যে আমাৰ অসমৰ কথা শুনিব বুলি, কিন্তু মেঘালয়ে আমাৰ গোটেই কষ্টখিনি পানীত পেলাই সুপ্ৰিম কোৰ্টে ভাল জাজমেণ্ট এটা দিব।
কেন্দ্ৰীয় চৰকাৰে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বাবে 2024 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা নিৰ্ধাৰণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। সদৌ অসম ছাত্ৰ সন্থাই কাইলৈ ৰাজ্যৰ বিভিন্ন স্থানত এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ কাৰ্যসূচী লৈছে। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰে। 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হয়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। তদুপৰি 2024-25 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটাও প্ৰদান কৰা হয়। অনুষ্ঠানত 2025-26 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা ঘোষণা আৰু ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হয়। খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ীসকলক আৰ্থিক পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলক বীৰ চিলাৰায় বঁটাও প্ৰদান কৰা হয়। ৰাজ্যিক সেৱা আঁচনিৰ বঁটাসমূহো এই অনুষ্ঠানতে বিতৰণ কৰা হয়। 17 বছৰ অনূৰ্ধ ছোৱালীৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্ৰন্থ উন্মোচন কৰা হয়। ইপিনে ক্ৰীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই অনুসৰি দিৱসৰ মূল কাৰ্যসূচী সামূহিক দৌৰ, সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হৈ ভেটাপাৰা হকী ষ্টেডিয়ামত সামৰণি পৰে। গুৱাহাটীত আয়োজিত এই অনুষ্ঠানত অংশ লৈ অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাই এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
স্পৰ্টছটো এতিয়া ৰাইজক এটাই অনুৰোধ কৰিম বা চৰকাৰকো কৰিম, এই স্পৰ্টছটো যিটো ভাগে ওপৰলৈ যাব লাগিছিলে যোৱা নাই, সেইটোত কিন্তু মই অসন্তুষ্ট হৈ আছোঁ। যিটো মানে মই একাডেমি খুলি নিজে প্ৰডাকশ্যন কৰিছিলোঁ, যিটো মানুহে অকলে অকলে নিজৰ খৰচত, সেই মানুহজনে অকণমান দুখ পায় এইটো কথাত। এতিয়া প্ৰডাকশ্যন হ'ব লাগে, প্ৰডাকশ্যনৰ ব্যৱস্থাটো কৰক, আমি সহায় কৰি দিম। আজিকালি ফিজিকেল ইনষ্ট্ৰাক্টৰ বহুত হ'ল নহয়, এনেহে আছে, সেইবিলাকে কি কাম কৰিব, এইবিলাকত লগাই দিব লাগে, সেইবিলাকৰ দায়িত্বই এইটো, প্ৰডাকশ্যন হ'ব লাগে।
ডিব্ৰুগড় আৰু তিনিচুকীয়াতো আজি অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পুৱাৰ ভাগত সামূহিক দৌৰ আৰু বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। গোৱালপাৰাতো আজি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। গোৱালপাৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি পুৱাৰ ভাগত সামূহিক দৌৰ কাৰ্যসূচী আৰু দিনৰ ভাগত খেল ধেমালি অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বেদেতীত আজি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। কামৰূপ জিলাৰ ৰঙিয়াত আজি অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে সামূহিক দৌৰ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিধায়ক ভৱেশ কলিতাৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM-ৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM-ৰ 103.4 মেগাহাৰ্জত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
শিক্ষা বিভাগে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে 15 গৰাকী কৃতি শিক্ষকৰ নাম ঘোষণা কৰিছে। অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ আজি দেহাৱসান ঘটিছে। বৰ্ষীয়ান সাংবাদিকগৰাকী আজি বিয়লি প্ৰায় 3:55 গুৱাহাটীৰ নেম কেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তৰ্জাতিক পৰ্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া বিৰাজ দাসৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ কমাৰকুচি গাঁৱত। নলবাৰী গৰ্ডন হাইস্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ নলবাৰী কলেজ আৰু বি বৰুৱা কলেজত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ইয়াৰ পাছত তেওঁ বম্বে কলেজ অব জাৰ্নেলিজিমৰ পৰা সাংবাদিকতাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। 1963 চনৰ পৰা 1966 চনলৈ দি আছাম ট্ৰিবিউন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা দাসে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 1966-ৰ পৰা 1972 চনলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰত তথ্য সহায়ক আৰু সহকাৰী তথ্য বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। 1973 চনৰ পৰা 1976 চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1979-ৰ পৰা 1984 চনলৈ তেওঁ আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হিচাপে কৰ্মৰত আছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ যোজনা আৰু পয়োভাৰাৰ জ্যেষ্ঠ সংবাদদাতা হিচাপে প্ৰায় 2 বছৰ কাৰ্যনিৰ্বাহ কৰা দাসে মন্ত্ৰালয়ৰ ক্ষেত্ৰ সম্প্ৰচাৰ সঞ্চালকালয়ৰ অধীনত মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত আঞ্চলিক বিষয়া হিচাপেও কৰ্মত নিয়োজিত আছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ উপ প্ৰধান তথ্য বিষয়া হিচাপে নিয়োজিত হয়। উল্লেখযোগ্য যে শ্ৰীলংকাৰ কলম্বোত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰীদাসে প্ৰয়াত দাসে 4খন শীৰ্ষ সন্মিলনৰ লগতে মালদ্বীপৰ পৰাও বাতৰি যোগান ধৰিছিল। আকাশবাণী গুৱাহাটীৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱাৰ পাছতো তেওঁ কেইবাবছৰো আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শনৰ অংশকালীন বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। অৱসৰৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অতিথি অধ্যাপক হিচাপে কাম কৰাৰ উপৰি কেইবাটাও ব্যক্তিগত গণমাধ্যম প্ৰশিক্ষণ প্ৰতিষ্ঠানত জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে কাম কৰিছিল। বিৰাজ দাসৰ বিয়োগত আকাশবাণী গুৱাহাটীৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ৰাজ্যখনৰ সাংবাদিকতাৰ ক্ষেত্ৰৰ সৈতে জড়িত বহু লোকে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰয়াত দাসৰ প্ৰতি শ্ৰদ্ধা জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে এইদৰে কয়।
আচলতে আজি এটা বৰ দুখৰ দিন। আমি বিৰাজ দাস, আমি বিৰাজ দাদা বুলিয়েই মাতিছিলোঁ তেখেত। মানুহজনেই এনেকুৱা সৰল আছিল তেখেতে, এই যে ছাৰ সম্বোধনটো তেখেতে নিজেই ভাল পোৱা নাছিল। আমি আচলতে, আমাৰ প্ৰজন্মই তেখেতৰ পৰা আকাশবাণীৰ বাবে, ৰেডিঅ'ৰ বাবে বাতৰি কেনেকৈ লিখিব লাগে আমি শিকিছিলোঁ। আৰু অতি ভদ্ৰলোক, আৰু অতি কৰ্মনিষ্ঠ। তেওঁ কামৰ বাহিৰে একোৱেই তেওঁ চিনি নাপাইছিল বুলি ক'লেও ভুল নহ'ব, আৰু বহু অভিজ্ঞতাৰে পুষ্ট এজন ব্যক্তি। আমি ব্যক্তিগতভাৱে তেখেতৰ তলত আমি কাম কৰিছোঁ আৰু প্ৰথমবাৰৰ বাবে সম্ভৱতঃ 1996 চনৰ যিটো সাধাৰণ নিৰ্বাচন হৈছিল তাত প্ৰথমবাৰৰ বাবে ফোন আউট কৰি পেলাই তেখেতে এটা লাইভ নিৰ্বাচনী ফলাফলৰ বিশ্লেষণৰ তেখেতে এটা অনুষ্ঠান কৰিছিল। সেইটো তেখেত একদম আগ্ৰণুৱা আছিল, গোটেই আকাশবাণী বুলিয়েই নহয়, ৰেডিঅ' বুলিয়েই নহয়, তেতিয়াতো টেলিভিশ্যন চেনেল নাছিলেই দূৰদৰ্শনৰ বাহিৰে। সেই সময়ত মানে সেইটো এটা অতি জনপ্ৰিয় অনুষ্ঠান হৈছিল। তাৰ যিটো কনচেপ্টটো, গোটেই এই ধাৰণাটো, এইটো গোটেই প্ৰডাকশ্যনটোৰ তেখেতে মূল ব্যক্তি আছিল, আৰু সেই সময়ত আমি সেইটো কাম জড়িত হ'বলৈ পাই আমি বৰ সুখী হৈছিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে ইছলামাবাদত যেতিয়া তেখেত স্পেচিয়েল কৰেছপণ্ডেণ্ট বুলি কয়, বিশেষ সংবাদদাতা আকাশবাণীৰ, সেই সময়ত পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক বেয়া হ'বলৈ আৰম্ভ কৰিছিল, আৰু তেখেতেই তাৰ প্ৰথম বলি হৈছিলে যে তেখেতক ভিজা দিয়া নাছিলে পাকিস্তান চৰকাৰে। তেখেত ইছলামাবাদৰ স্পেচিয়েল কৰেছপণ্ডেণ্ট তেখেত হোৱা নহ'ল আকাশবাণীৰ, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ কলম্বোত তেখেত বিৰাজ দাস, প্ৰথম অসমীয়া যি আন্তৰ্জাতিক সংবাদদাতা হিচাপে আকাশবাণীৰ হৈ তেওঁ কাম কৰিছিল। আৰু অৱসৰৰ পাছতো তেখেত বহু বছৰ ধৰি আকাশবাণীৰ বাতৰি বিভাগ আৰু গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগৰ সৈতে জড়িত আছিল। আমি গুৱাহাটী দূৰদৰ্শনত কৰ্মৰত থকা অৱস্থাতো বিৰাজ দা এজন দীৰ্ঘদেহী ব্যক্তি, তামোল খাই থকা অমায়িক এজন ব্যক্তি, হাঁহিমুখীয়া এজন ব্যক্তি। আমি অলপতে আকাশবাণী গুৱাহাটীৰ ফালৰ পৰা তেখেতৰ খবৰ ল'বলৈ গৈছিলোঁ, ভগ্ন স্বাস্থ্য। তেখেতে তেতিয়াই কৈছিল মই আৰু কাম কৰি যোৱাৰ ইচ্ছা আছিল কিন্তু সম্ভৱতঃ মোৰ ঈশ্বৰে নিদিব। আমি বৰ দুখী হৈ পেলাই গুচি আহিছিলোঁ। আৰু সেইদিনা তেখেতৰ 89 সংখ্যক জন্মদিন আছিল, আমি আচলতে নজনাকেই গৈছিলোঁ। সেই যোৱাত তেখেতে বৰ আনন্দিত হৈছিল। আজি মই এইগৰাকী পিতামহস্বৰূপ আকাশবাণীৰ, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ আকাশবাণীৰ বাতৰি পিতামহস্বৰূপ বিৰাজ দাস ছাৰলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।
বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাই আছে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই বাক্সা জিলাৰ মথনগুৰি সমষ্টিৰ বাগানপাৰাৰ এখন দলীয় সভাত আজি অংশ লয়। তেওঁ সমষ্টিটোৰ ইউ পি পি এলৰ প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীৰ সমৰ্থনত প্ৰচাৰ চলায় আৰু দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক তথ্য আয়োগৰ সচিব অতুল কুমাৰ শৰ্মা আৰু ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব ক্ষিতিশ চন্দ্ৰ পেগু আজি তামোলপুৰত উপস্থিত হয়। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।
ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা পালন কৰে। ডিব্ৰুগড় জিলাৰ প্ৰতিখন চাহ বাগিচাত কৰম পূজা অনুষ্ঠিত হয়। লাহোৱাল, মোহনবাৰী, ৰমাই, খুৰামৰা, লেকাই, ঠাকুৰথান আদিকে ধৰি প্ৰতিটো অঞ্চলত ধৰ্মীয় ৰীতি নীতিৰে কৰম পূজা অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ বিভিন্ন চাহ বাগিচা অঞ্চলতো এই পূজা পালন কৰা হৈছে। অসম প্ৰদেশ কুৰুষ ওৰাও সংঘৰ উদ্যোগত দলু চাহ বাগিচাৰ মইনানগৰত পৰম্পৰাগতভাৱে এই পূজা পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰম পূজা উপলক্ষে দেশবাসীক ওলগ জনাইছে। এই উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱ ভাতৃ ভগ্নীসকলৰ মাজৰ মৰম ভালপোৱা আৰু সদ্ভাৱৰ প্ৰতীক। এই উৎসৱে প্ৰকৃতিৰ সংৰক্ষণৰ বাৰ্তা বহন কৰে বুলিও শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে এই উৎসৱে ভাতৃ আৰু ভগ্নীৰ মাজৰ বান্ধোনক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো চাহ জনগোষ্ঠীয় লোকসকলক কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে কৰম পূজা হৈছে উৰ্বৰতা, সমৃদ্ধি আৰু সমন্বয়ৰ প্ৰতীক। উল্লেখযোগ্য যে শস্যৰ উৎপাদন বৃদ্ধিৰ কামনাৰে ভাদ মাহৰ শুক্লা একাদশী তিথিত এই পূজা পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰৰ 50% অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো উদ্বোধনৰ বাবে প্ৰায় সাজু কৰি তোলা হৈছে। এই প্ৰকল্পৰ পৰা প্ৰতিবছৰে 50,000 টন ইথানল, 18,000 টন ফাৰফিউৰেল আৰু 11,000 টন এচিটিক এচিড উৎপাদন কৰা হ'ব। অৱশিষ্ট লিগনিনৰ পৰা 25 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে আজি সংবাদমেলত উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ 3 জন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন। ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে শিক্ষা বিভাগৰ 15 গৰাকী কৃতি শিক্ষকৰ নাম ঘোষণা। অসমৰ অনাতাঁৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ দেহাৱসান। আৰু ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা পালন।